Dobrý den, vítejte na tiskové konferenci u příležitosti setkání předsedy vlády České republiky pana Andreje Babiše a předsedy vlády Kambodžského království Samdeka Denčo Hunsena. Jako o prvního bych poprosila o vyjádření pana premiéra Babiše.
Takže vážený pane premiére, rád jsem vás přivítal v České republice. Je to první návštěva na úrovni předsedů vlád, která se mezi Českou republikou a Kambodžským královstvím uskutečnila vzniku samostatné České republiky. Česko-kambodžská všestranná spolupráce má dlouhou tradici a pojí nás i mnoho společných příběhů. V tehdejším Československu totiž studovali stovky kambodžských studentů, mezi které patří kambodžský král Norodom Sihlhamoni. A samozřejmě pan král mluví velice dobře česky, takže toto pouto tady mezi námi má tradici. Naše země ale také spojuje dlouhodobá aktivní zahraniční rozvojová spolupráce. Kambodža patří mezi 6 našich prioritních zemí. Zaměřujeme se zde na oblast zdravotnictví a vzdělávání nebo na udržitelné nakládání s přírodními zdroji. Říkal jsem to i panu premiérovi Hunsenovi, že si vážíme, že Česká rozvojová agentura obdržela v roce 2017 kambodžský královský řád za svou činnost. Velkým přínosem pro rozvojovou spolupráci pro česko-kambodžské vztahy obecně bylo úspěšné vypořádání dluhu Kambodže vůči České republice v roce 2017. Jeho část byla alokována právě na rozvojové projekty. Panem premiérem jsme mluvili o tom, že by bylo pro obě strany prospěšné rozvinout některé oblasti pokryté rozvojovou spoluprací do biznisové roviny a realizovat komerční projekty v dalších sektorech. Konzorcia českých firm mají špičkové know-how o stavbě nemocnic. Takové projekty zrealizovali například v sousedním Laosu a vnímám to jako dobrý signál, že dnes podepsala česká firma Vamed memorandum kambodžskou vládou o výstavbě nemocnice v Kambodži. Potenciál vidíme také ve vodohospodářství. Dobrým příkladem je realizace čističky odpadních vod českými firmami ve městě Siem Reap. Těchto užitečných projektů s kvalitními českými technologiemi by mohlo vzniknout mnohem víc. Tlumočil jsem panu premiérovi, že naše firmy s kvalitními výrobky a prvotřídním know-how mají zájem zapojit se do projektu, které kambodžská strana poptává, a to v oblastech geologie a těžby, civilního letectví, energetiky nebo gumárenství. Těch příležitostí pro naše firmy je hodně. O tom, že mají české a kambodžské firmy zájem spolupracovat, svědčí dnešní podnikatelské fórum, které proběhlo na ministerstvu zahraničních věcí a kterého se zúčastnila řada firem. Pane premiére, jsme dále hovořili i o spolupráci v obranném průmyslu. Kambodža má například české letouny L-39, což vidím jako dobrý styčný bod pro další spolupráci v této oblasti, protože jsem informoval pana premiéra, že s Thajskem mluvíme o dodávce high-tech letounu L-39NG a taky v obranné spolupráci nabízíme konkrétní spolupráci. Tak je potěšitelné, že naše zbrojovka ČZ prodala kambodžské policii 300 pistolí a 500 pušek. Jednali jsme také o důležité otázce dodržování lidských práv, jejich ochrana, podpora demokracie a vlády práva patří mezi jednu priorit naší zahraniční politiky. Ujistil jsem pana premiéra, že Česká republika si cení toho, že Kambodža spolupracuje se zvláštní zpravodajkou OSN pro lidská práva. Důležitá ovšem bude také implementace závěru zprávy zvláštní zpravodajky například v oblasti politických práv či svobody médií. Pokud je o proces odebrání celních preferencí EBA Kambodži Evropskou komisi, Česká republika považuje nástroj celních preferencí za velmi účinnou pomoc rozvojem zemím a doufáme, že k tomuto kroku ze strany Evropské komise nedojde a že Kambodža prokáže pozitivní vývoj v oblasti ochrany lidských práv a je tam samozřejmě v této oblasti vícero zemí, kterých se to dotýká. My jsme to dlouho probírali a určitě v rámci nové komise v tomhle směru se zeptáme nových komisařů a budeme to asi pravděpodobně se ptát i na Evropské radě, protože by bylo dobré ten obchod rozvíjet. Takže já bych závěrem rád ocenil upřímný a podnětný dialog, který jsme s panem premiérem Honsenem vedli, a jeho návštěva je důležitým impulzem, abychom posunuli dopředu konkrétní projekty naší spolupráce. Děkuji.
Děkuji a teď bych chtěla požádat o vyjádření předsedu vlády Kambodžského království Samdeka Denčo Honsena.
ខ្ញុំសូមថ្លែងអំណរគុណយ៉ាងជ្រាលជ្រៅចំពោះរដ្ឋាភិបាលឆែកនិងឯកឧត្តមនាយករដ្ឋមន្ត្រីបាពីតលដែលបានទទួលស្វាគមន៍និងបដិសណ្ឋារកិច្ចយ៉ាងកក់ក្តៅដល់គណៈខ្ញុំនិងគណៈបពូកម្ពុជាក្នុងឡុងពេលស្នាក់នៅទីក្រុងប្រាក់ដ៏ស្រស់ស្អាតនេះជាលើកទី4ហើយដែលខ្ញុំមកទស្សនកិច្ចនៅទីក្រុងប្រាក់ ក្នុងចន្លោះឆ្នាំ1984ដល់ឆ្នាំ1985លើកនេះគឺជាទស្សនកិច្ចដ៏គួរឲ្យចងចាំដែលខ្ញុំសូមយកឱកាសនេះកម្ពុជាចងចាំជានិច្ចនិងសូមថ្លែងអំណរគុណ នឹងកតញ្ញូតាធរចំពោះជំនួយឧបត្ថម្ភដល់ថ្លៃថ្នាក់របស់ប្រជាជននិងរដ្ឋាភិបាលអតីតប្រទេសឆេកូស្លូវ៉ាគីដែលបានផ្ដល់ជំនួយដល់ប្រជាជនកម្ពុជាក្នុងគ្រាដ៏លំបាកក្រោយពេលរំដោះពីរបបខ្មែរក្រហមខ្ញុំសូមថ្លែងអំណរគុណដល់រដ្ឋាភិបាលឆេកដែលបានលុបបំណុលកម្ពុជាជំពាក់ក្នុងអំឡុងទសវត្ស 80 និងបំពេញបំណុលដែលនៅសេសសល់ទៅជាជំនួយអភិវឌ្ឍផ្លូវការសម្រាប់គ្រប់គ្រងដល់ការអនុវត្តគម្រោងអភិវឌ្ឍនៅកម្ពុជានិងសូមអរគុណឆែកដែលបានសម្រេចផ្ដល់មួយលានប្រាំសែនដុល្លារអាមេរិកក្នុងមួយឆ្នាំក្នុងរយៈពេល6ឆ្នាំ2018-2023សម្រាប់គ្រប់គ្រងដល់ការអភិវឌ្ឍគម្រោងអភិវឌ្ឍនៅកម្ពុជា ក្នុងក្របខ័ណ្ឌនៃសហប្រតិបត្តិការបន្តការអភិវឌ្ឍទ្វីបភាគីខ្ញុំក៏សូមថ្លែងអំណរគុណយ៉ាងស្មោះស្ម័គ្រដល់រដ្ឋាភិបាលឆែកដែលបានបន្តជ្រើសរើសកម្ពុជាជាប្រទេសអាទិភាពរបស់ប្រទេសឆែកសម្រាប់កម្មវិធីសហប្រតិបត្តិការអភិវឌ្ឍឆ្នាំ 2018-2023ខ្ញុំសូមអរគុណ ដល់ភីគីឆែកដែលបាននិងកំពុងផ្ដល់អាហារូបករណ៍ដល់និស្សិតកម្ពុជាចាប់តាំងពីឆ្នាំ 1981 ដល់ឆ្នាំ 2019 នេះនិស្សិតកម្ពុជាចំនួន 362 នាក់បានទទួលការបណ្ដុះបណ្ដាលនៅសាធារណរដ្ឋឆែកក្នុងចំណោមនោះមានមួយចំនួនកំពុងកាន់តួនាទីសំខាន់ៗ នៅតាមក្រសួងស្ថាប័នរដ្ឋរបស់កម្ពុជាខ្ញុំសូមកោតសរសើរដល់សាធារណរដ្ឋឆែកដែលជាប្រទេសមួយក្នុងចំណោមប្រទេសដែលមានសេដ្ឋកិច្ចលូតលាស់លឿនបំផុតជាមួយអត្រាអ្នកគ្មានការងារធ្វើនៅធ្វើទៀតនៅក្នុងសហភាពអឺរ៉ុបហើយបានក្លាយជាប្រទេសដែលមានសុវត្ថិភាពបំផុតទី 6 នៅលើពិភពលោកគោលបំណងសំខាន់ នៃដំណើរទស្សនកិច្ចរបស់ខ្ញុំនៅពេលនេះគឺដើម្បីផ្ដល់ធម្មវន្តបន្ថែមទៀតដល់មិត្តភាពដ៏យូរលង់រវាងប្រទេសទាំងពីរពង្រឹងទំនុកទុកចិត្តខាងនយោបាយនិងលើកកម្ពស់ទំនាក់ទំនងទ្វេភាគីឲ្យឈានដល់កម្រិតមួយទៀតនៅក្នុងបរិបទថ្មីវត្តមាននៃការគង់នៅនឹងទទួលការអប់រំ របស់ព្រះករុណាព្រះបាទសម្តេចព្រះបរមនាថនរោត្តមសីហមុនីព្រះមហាក្សត្រនៃព្រះរាជាណាចក្រកម្ពុជានៅសាធារណរដ្ឋឆែកបានរួមចំណែកដល់សំខាន់ក្នុងការរឹតបន្តឹងចំណងមិត្តភាពដ៏យូរលង់រវាងប្រទេសយើងទាំងពីរផងដែរចំណុចនេះក៏អាចបញ្ជាក់បានថាការផ្ដល់អាហារូបករណ៍ពីសាធារណរដ្ឋពីប្រទេសឆែក ទៅកាន់កម្ពុជាមិនមែនជាបញ្ហាថ្មីថ្មោងទេគឺតាមរយៈនៃវត្តមានព្រះមហាក្សត្របច្ចុប្បន្នដែលព្រះអង្គរៀនសូត្រនៅឆែកតាំងពីទសវត្ស 60 នោះក៏បានបង្ហាញអំពីទំនាក់ទំនងដ៏យូរលង់ ในการพัฒนาจำนวนสำหรับการพัฒนาทุนเทียมนุมุนนี้มันติดยมนังไอดำในยุรัมไตบาบิเติบบานชูปิเพียสาทเวปิกีกรอมปริยาการีรีหนึ่งศาสนาในครองอาการนุเพียกีตั้งปีบานพระพรูอยู่บอลเลือประเทศวัดเวปิกีหนึ่งประหุปิกีได้พัฒนาพ่อปิยอยรูปดาวประเทศยืนตั้งปีจะรวมเพื่อกี้ตั้งปีบานสำแดงการปิ้งชัดจำพวกการที่จำรานเชื่อรมรับในกิจสหประวัติการระเบียงปฏิตั้งปีแต่บานชโลบัญชังตามระยะการพลักดูทุสนาการจวนพวกการการล้างในตุ่มหุ้มเป็นในกิจกรรมทวีปกี้การเจ้าหัตถเลขาหรือกิจปรุงเปลี่ยนนั่งอนุสารณะเจริญประมาณนี้เพื่อกี้ตั้งปีบานเจ้าหัตถเลขาหรือไอกระซาจำนวนใบประแถมที่แต่รวมมีนมวยอนุสัญญายกย้อนสไลปิกจ่าปรามาร์การะเวียงกระทรวงสกาปิบาลนังที่พเนงีอันวัดกำรงสกาปิบาลใช่ความมีปีอนุสารณะยกย้อนระเวียงสภีปนิจกรรมกัมพูชานังสภีปนิจกรรมใช่ใบอนุสารณะยกย้อนนี่สไลปิสาปรามาร์การะเวียงวิจิตรท่านจิตกาตูดนังตำแหน่งน้องอันตรายจิตในกระทรวงการบอเทนังสหประชาการอันตรายจิตในบริเจนาจักรกัมพูชานังบันเดสพีกาตูดในกระทรวงการบอเทสาธารณรัฐไทยตามไปจุ่มรุ่นกิจการประชาการขนมวิสัยสกับบาลการวินิยุกนังกาตูดพิกี้ตั้งปีกบาลไอกระเพียบนี้เรียบจำสกรรมเพียบมุ้ยจำนวนตามใบอพอสัตโตคูบเลือกที่65ในการบังการตำแหน่งตำรงการทูตกัมพูชาใช้ในชนามฟีป้อนมาเพย์มวยขามุกยมริจีนังกัดสมกอลท่าตมพุ่มปฏิจกรรมระเวียงปฏิเต็มปีเมียนกาการล่างครองระยะเปรย์ใบชนามกันลองมองไอรามนโยรามใจบาบีนังชมบานกู้มันเชื่อปีสาระสำคัญในการบังการตมพุ่มปฏิจกรรมทวีปกีโดยเป็นนัดเมื่อสักดาวนุพุลได้ปฏิเสธปีเมียนในขณะการนิพองได้เพียกีเตียงปีเก่าเมียนกาปิเพียซาอันปีกำรงทำไมมวยจมล้วนเตะต้องนังวิสัยสกาปิบาลกสิกรรมปาทานนังอากาศจอหากช่องก็ส่งโยอาการนี้ไปเจาะทากาปิเพียมุนนี่การไปเชื่อบานติงยนหอเสบกาเออสามสิบผมบุญจำนวนผมบุญครึ่งตะการไปเชียร์รุ่ยหายไอ้เลยนี่ประมาณนี้ยังกับบ้านสนาส่งพี่เพียร์ซาปีลัดตะเพียบตะการไปเชียร์ไอติงนายยวนฮอสเซอร์กาเออสามสิบผมบุญประเภททำไมใบตะบุญครึ่งประแถมทิศหายเยื่อหนึ่งบรรดาการพี่เพียร์ซาปีปัญหานี่รวมแต่งอาวุธมวยจำนวนตะการไปเชียร์กับวงนอมโจนังไอ้กระแทมนังอาวุธทุนสราวุ่ยจำนวนสิ่งทิพย์ในขนมวิสัยตำแหน่งตำนองซ่อนศพหนึ่งกาปิจิตตะบอยยึงในขนมปาริวัตการปิจิตสหเพียบรบยอมสังคมท่าปฏิเชยได้จิมมัดจ้าหนึ่งมัดจัดสันตะบอยการปิจิตนังบรรทออกำตรอการปิจิตดำใบเทียนธาดำหน้าระบอบการปิจิตชุบถึงการปิจิตทบไตยประกอบโดยสันติเพียบนังกัจอภิวัตประกอบด้วยเจริญเพียบนังบรรทออตมุกทิศดอยขมิ้นกาเรียงเสียคำสมอคนใช้ได้บานอาอังจิตไม่ในจุมหอกรมตรอกรรมวิเชียขนมกรอบขันสาเพียบเอรบคำสังคมท่าบรรดาปฏิเนรบนังประพฤติดอยยุติทอจมพัวกรรมวิเชียโดยได้อาดังในโยรำไตรบานเลือกลางคำจะได้เตรียมตะตูลสวัสดีคุณไอ้ดำในยุรันไตบับบี้อันเชิญบอมปิ้งทัศนคติพลอยกาในกัมพูชีขนมเปวิลีซอมสรอบดำใบบอนตอพลักดูโยบอลหนึ่งทัศนวิสัยระหว่างยืนแต่งปีสำนักปังรึงปังรีหนึ่งเลือกกลุ่มผู้ตำแหน่งตำนองทวีปกีกัมพูชีใช้เติร์ดกำลังถอยมวยหากช่องสังคมท่าไอ้ดำในยุรันไตหนึ่งจูบจมูกหนึ่งพระมหากษัตริย์นรดำเสียมณีได้พระองค์ก็เลยเจอไอ้ดำ
Děkuji oběma pánům premiérům, děkuji vám všem a přeji hezký zbytek dne.